এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু পাৰম্পৰিক জ্ঞান ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে দুগ্ধখণ্ডই গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধন কৰাৰ লগতে ক্ষুদ্ৰ কৃষকসকলকো সমৃদ্ধ কৰিছে। ভাৰত আৰু বেলজিয়ামে আজি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশেষকৈ সামুদ্ৰিক খণ্ডত প্ৰতিৰক্ষা সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোচনাত মিলিত হয়। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে বাংলাদেশ নেচনেল পাৰ্টীৰ সভানেত্ৰী খালেদা জিয়াক জিয়া দাতব্য নিধি দুৰ্নীতিৰ গোচৰত দেশখনৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰা কাৰাবাসৰ আদেশ বাহাল ৰাখিছে। আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতে কাইলৈ ডুবাইত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু পাৰম্পৰিক জ্ঞান ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ বন্যপ্ৰাণীৰ সংঘাত আৰু বনজুই নিৰ্বাপনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিশেষ মেপিং কৰাৰ বাবে ভাৰতৰ বনজৰীপ আৰু বিশাগ এনৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশ্ব বন্যপ্ৰাণী সংৰক্ষণ দিৱস উপলক্ষে গুজৰাটৰ জুনাগড় জিলাৰ চাচান গিৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ডৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰি তেওঁ স্থানীয় লোকৰ সহযোগিতাৰে ডলফিন সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডলফিন থকা অঞ্চলসমূহলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱাৰ বাবেও তেওঁ পৰামৰ্শ আগবঢ়ায়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নদীসমূহত ডলফিনৰ অৱস্থিতিৰ জৰীপৰ প্ৰথমখন প্ৰতিবেদন মুকলি কৰে। এই প্ৰতিবেদন অনুসৰি দেশত 6,327 ডলফিনৰ অৱস্থিতি ধৰা পৰিছে। দেশৰ 8খন জিলাৰ 28খন নৈৰ 8,500 কিলোমিটাৰ অঞ্চলত এই জৰীপ চলোৱা হৈছিল। উত্তৰ প্ৰদেশত সৰ্বাধিক ডলফিন থকাৰ বিপৰীতে বিহাৰ, পশ্চিমবংগ আৰু অসমতো ভালেমান ডলফিন আছে। প্ৰধানমন্ত্ৰী মোদীয়ে জুনাগড়ত ৰাষ্ট্ৰীয় ৰেফাৰেল বন্যপ্ৰাণী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। তেওঁ বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ইক' টুৰিজিমৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বন্যপ্ৰাণী পৰ্যটন বিকশাই তোলাৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাক উন্নত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে দুগ্ধখণ্ডই কেৱল দেশৰ বিকাশত অৰিহণা যোগোৱাই নহয়, এই খণ্ডই উল্লেখযোগ্যভাৱে গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধন কৰাৰ লগতে ক্ষুদ্ৰ কৃষকসকলকো সমৃদ্ধ কৰিছে। নতুন দিল্লীত আজি দুগ্ধখণ্ডৰ বহন ক্ষমতা আৰু গোপালন সন্দৰ্ভত আয়োজিত কৰ্মশালা মুকলি কৰি শ্ৰীশ্বাহে কয় যে দুগ্ধখণ্ডই লগতে দেশৰ জনসাধাৰণৰ পৰিপুষ্টি যোগান ধৰিছে। দুগ্ধখণ্ডই মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে এই খণ্ডৰ সৈতে দেশৰ 62% মহিলা জড়িত হৈ আছে। শ্ৰীশ্বাহে দেশৰ দুগ্ধখণ্ডৰ বিপ্লৱ সাধন কৰাৰ বাবে ইয়াৰ বহন ক্ষমতা আৰু গোপালনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। দেশৰ 80% জিলাত দুগ্ধ সন্থা গঠন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে জিলা পৰ্যায়ৰ দুগ্ধ সন্থা আৰু গ্ৰাম্যাঞ্চলত দুগ্ধ উৎপাদন কৰা সংস্থাসমূহে সমবায় খণ্ডৰ লগত জড়িত হৈ নথকা গোপালকসকলৰ পৰা গোবৰ আহৰণৰ বাবে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন। তেওঁ কয় যে ভালেমান কৃষকে ব্যক্তিগত দুগ্ধ সমবায় সমিতিত তেওঁলোকৰ গাখীৰ বিক্ৰী কৰি ব্যৱসায়িকভাৱে লাভান্বিত হৈছে। অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয় যে বিগত 10 বছৰত দেশ দুগ্ধ উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈ 63% অধিক হৈছে। তেওঁ কয় যে এনেধৰণৰ কৰ্মশালাই দুগ্ধখণ্ডৰ লগত জড়িত কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰিব। ভাৰত আৰু বেলজিয়ামে আজি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশেষকৈ সামুদ্ৰিক খণ্ডত প্ৰতিৰক্ষা সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থেও ফ্ৰেংকেন আৰু দেশখনৰ ৰাজকুমাৰী এষ্ট্ৰিডৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰাৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলজিয়ামৰ বিনিয়োগকাৰীসকলক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনায়। শ্ৰীসিঙে কয় যে বেলজিয়ামৰ কোম্পানীসমূহে ব্যাপক পৰিমাণৰ বিনিয়োগেৰে ভাৰতত তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত ভাৰতীয় ব্যৱসায়ীসকলৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। দুয়োখন দেশে প্ৰতিৰক্ষা সহযোগিতাৰ এটা পৰিকাঠামো গঢ়ি তোলাৰ বাবে চুক্তি সম্পাদন কৰাত সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অষ্টম ভিজিটৰ্ছ এৱাৰ্ড প্ৰদান কৰে। অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ ভালেমান শিক্ষা প্ৰতিষ্ঠানে গোলকীয় পৰ্যায়ত সাফল্য অৰ্জন কৰাৰ সম্ভাৱনা আছে। শ্ৰীমতী মুৰ্মুৱে দেশত গৱেষণাৰ পৰিসৰ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে বাংলাদেশ নেচনেল পাৰ্টীৰ সভানেত্ৰী খালেদা জিয়াক জিয়া দাতব্য নিধি দুৰ্নীতি গোচৰ দেশখনৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰা কাৰাবাসৰ আদেশ বাহাল ৰাখিছে। ন্যায়াধীশ মহম্মদ আছফাকুৰ ইছলামৰ নেতৃত্বত তিনিজনীয়া আপিল বিচাৰপীঠে যোৱা 27 নৱেম্বৰত ঢাকা উচ্চ ন্যায়ালয়ে খালেদা জিয়াৰ বিৰুদ্ধে 7 বছৰৰ কাৰাবাসৰ নিৰ্দেশ খাৰিজ কৰাৰ ৰায়টো ঐচিত্য বাহাল ৰাখে। উল্লেখযোগ্য যে 2011 চনত তেতিয়াৰ শ্বেখ হাসিনা নেতৃত্বাধীন আৱামী লীগ চৰকাৰৰ দিনত গঠন কৰা দুৰ্নীতি নিবাৰক আয়োগে বেগম খালেদা জিয়াক তেওঁৰ প্ৰয়াত স্বামী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ নামত গঠন কৰা জিয়া দাতব্য ন্যাসত বিদেশী পুঁজিৰ ব্যৱহাৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগত বেগম জিয়াক দোষী সাব্যস্ত কৰিছিল। দেশখনৰ উচ্চতম ন্যায়ালয়ে কাৰাদণ্ডৰ আদেশ খাৰিজ কৰাৰ ফলত বেগম খালেদা জিয়াৰ দেশখনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাট প্ৰশস্ত হ'ল বুলি আমাৰ ঢাকাৰ সংবাদদাতাই জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কাইলৈৰ পৰা চৰকাৰী ভ্ৰমণসূচীৰে গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাব। বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত উমৈহতীয়া কৌশলগত সহযোগিতাৰ লগতে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, অৰ্থনীতি, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ক আদি ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বাবে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভ্ৰমণকালত ডঃ জয়শংকৰে দেশখনৰ বৈদেশিক মন্ত্ৰী ডেভিড লেমিৰ সৈতেও আলোচনাত মিলিত হ'ব। তেওঁ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। আয়াৰলেণ্ডলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাবলগীয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দেশখনৰ বৈদেশিক মন্ত্ৰী ছাইমন হেৰিছৰ লগতে আন কেইবাগৰাকীও ব্যক্তিৰ সৈতে মিলিত হ'ব। তেওঁ লগতে দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলকো সাক্ষাৎ কৰিব। ভাৰত আৰু আয়াৰলেণ্ডে গণতান্ত্ৰিক প্ৰমূল্য, সাংস্কৃতিক সম্বন্ধ, বৰ্ধিত অৰ্থনৈতিক সহযোগিতা আদিৰ বিষয়ত বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত নতুন ফৌজদাৰী আইন বলৱৎ কৰাৰ সন্দৰ্ভত আজি নতুন দিল্লীত এখন বৈঠকত অধ্যক্ষতা কৰে। গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ ছাৱন্ত আৰু ভালেমান শীৰ্ষ বিষয়া বৈঠকত উপস্থিত থাকে। বিগত বৰ্ষৰ 1 জুলাইত সমগ্ৰ দেশতে নতুন ফৌজদাৰী আইন বলৱৎ কৰা হৈছিল। ভাৰতৰ আইনী ব্যৱস্থা অধিক স্বচ্ছ, পাৰদৰ্শী আৰু গ্ৰহণযোগ্য হিচাপে গঢ়ি তোলাৰ বাবে এই আইন প্ৰৱৰ্তন কৰা হৈছে। দেশত বিগত বৰ্ষৰ পৰা মহিলাসকলৰ মাজত বিত্তীয় সজাগতা বৃদ্ধি হৈ 42% হৈছে। নতুন দিল্লীত আজি নীতি আয়োগে দেশৰ বিত্তীয় বিকাশ গাথাত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। সূত্ৰ অনুসৰি বিগত বৰ্ষৰ ডিচেম্বৰলৈকে প্ৰায় 2,70,00,000 মহিলাই তেওঁলোকৰ জমা ধনৰ নিৰীক্ষণ কৰিছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া BVR সুব্ৰমণ্যমে মহিলা উদ্যোগীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত বিত্তীয় লেনদেনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি অৱগত কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰেলৱে বিত্তীয় নিগম আৰু ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেচন চমুকৈ IRCTC নৱৰত্ন হিচাপে অভিহিত কৰিছে। ৰেল মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় ৰেলৱে বিত্তীয় নিগমে বাৰ্ষিক 26,000 কোটি আৰু IRCTCয়ে বাৰ্ষিক 4,000 কোটিৰ অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সাফল্যৰ বাবে দুয়োটাৰ প্ৰতিষ্ঠানকে শুভেচ্ছা জ্ঞাপন কৰিছে। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰতে কাইলৈ ডুবাইত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 পৰা আৰম্ভ হ'ব। কালি নিশা ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডক 44 ৰাণত পৰাস্ত কৰে। এই বিজয়েৰে গ্ৰুপ এত থকা ভাৰতে আটাইকেইখন মেচত জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰে। নিউজিলেণ্ডে অহা বুধবাৰে লাহোৰত গ্ৰুপ বিৰ বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী ব্যৱস্থাপনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু পাৰম্পৰিক জ্ঞান ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কৈছে যে দুগ্ধ খণ্ডই গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধন কৰাৰ লগতে ক্ষুদ্ৰ কৃষকসকলকো সমৃদ্ধ কৰিছে। ভাৰত আৰু বেলজিয়ামে আজি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশেষকৈ সামুদ্ৰিক খণ্ডত প্ৰতিৰক্ষা সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোচনাত মিলিত হয়। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে বাংলাদেশ নেচনেল পাৰ্টীৰ সভানেত্ৰী খালেদা জিয়াক জিয়া দাতব্য নিধি দুৰ্নীতি গোচৰ দেশখনৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰা কাৰাবাসৰ আদেশ বাহাল ৰাখিছে। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰতে কাইলৈ ডুবাইত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব।